এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেৰী টিঙকে ধৰি বিভিন্ন স্থানত আজি যথাৰ্থি আশুতোষৰ আৰাধনা কৰা হয়। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা আৰু মেলা কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। মহাদেৱৰ পূজা অৰ্চনাৰ বাবে শিৱদৌলত আজি পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আজি পুৱা শিৱদৌলত পূজা অৰ্চনা কৰে। জিলা প্ৰশাসনে অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো বৃহৎ মেলাৰ আয়োজন কৰা হৈছে। মেলাত 500ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশ লৈছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। জিলাখনত পৰহিলৈ এই কাৰ্যসূচীৰ অন্ত পৰিব। শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কাইলৈ স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত শিৱ পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত কালিৰে পৰা চাৰিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰা হৈছে। কালি অধিবাসৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰবাদ অনুসৰি চান্দ সদাগৰৰ দিনৰ পৰা এই মন্দিৰত শিৱ পূজা চলি আহিছে। দক্ষিণ শালমাৰা মানকচৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী হেলিডেগঞ্জৰ পাগলাবাবা থানা শিৱ মন্দিৰত শিৱৰাত্ৰি উপলক্ষে ভক্তসকলে পূজা অৰ্চনা কৰে। অসমে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সুকীয়া ধাৰা প্ৰৱৰ্তন কৰিছে আৰু অনাগত সময়ত এই খণ্ডত ৰাজ্যখনৰ ভূমিকা বৃদ্ধি পাব বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভান্টেজ আছামৰ আজি দ্বিতীয় দিনা অসমৰ শক্তি সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ, ভৱিষ্যতৰ বাবে প্ৰস্তুত তেল আৰু গেছ আন্তঃগাঁথনি নিৰ্মাণ, উদ্ভাৱন আৰু বিনিয়োগ সম্পৰ্কীয় বিষয়ভিত্তিক সত্ৰত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। এই সত্ৰৰ অংশ হিচাপে উদ্যোগপতি আৰু উদ্যমীসকলৰ এটা বৃহৎ সমাৱেশত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ দৰে অৰ্থব্যৱস্থাৰ কাৰণে শক্তিৰ উপলব্ধ উৎসসমূহ ব্যৱহাৰ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। সেউজ হাইড্ৰজেনক ভৱিষ্যতৰ ইন্ধন আৰু ৰূপান্তৰকাৰী বুলি অভিহিত কৰি শ্ৰীপুৰীয়ে কয় যে সেউজ হাইড্ৰজেনৰ মূল্য হ্ৰাস কৰিব পাৰিলে ই শক্তি ব্যৱহাৰৰ প্ৰেক্ষাপট সলনি কৰিব। জৈৱ ইন্ধন মিশ্ৰণৰ সন্দৰ্ভত শ্ৰীপুৰীয়ে কয় যে প্ৰথম অৱস্থাত 2030 চনৰ ভিতৰত পৰম্পৰাগত ইন্ধনৰ সৈতে 20% জৈৱ ইন্ধন মিহলি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও এতিয়া এই সময়সীমা 2025 চনলৈ আগুৱাই অনা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অসমৰ ভাৰতীয় তেল নিগম লিমিটেডৰ চৌহদত পৌৰ আৱৰ্জনাৰ পৰা জৈৱ ইন্ধন উৎপাদনৰ বাবে সুকীয়া গৱেষণা শাখা স্থাপনৰ কথা ঘোষণা কৰে। এই বিষয়ভিত্তিক সত্ৰত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতৰ তৈল উদ্যোগ খণ্ডত অসমে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। বৃহৎ পৰিমাণৰ হাইড্ৰকাৰ্বন সংৰক্ষণ আৰু দক্ষ লোকৰ জৰিয়তে ভাৰতৰ শক্তিখণ্ডত অসমে গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। ভাৰতৰ শক্তিখণ্ডৰ মানচিত্ৰত অসমৰ স্থানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ মুঠ প্ৰাকৃতিক গেছৰ 12% অসমতে উপলব্ধ। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেউজ শক্তি লক্ষ্যক বাস্তৱায়িত কৰি তোলাৰ বাবে অসম চৰকাৰ দৃঢ় প্ৰতিজ্ঞ। সমগ্ৰ শিক্ষা মৰিগাঁৱৰ উদ্যোগত আৰু আৰ্টিফিচিয়েল লিম মেনুফেকচাৰিং লিমিটেড কানপুৰৰ সহযোগত আজি মৰিগাঁও জিলাৰ 80গৰাকী শ্ৰৱণ বাধাগ্ৰস্ত শিশুক শ্ৰৱণ সঁজুলি বিতৰণ কৰা হয়। মৰিগাঁও শিক্ষা বিভাগৰ প্ৰজ্ঞা ভৱনত আয়োজন কৰা এটা অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই শিক্ষা বিভাগৰ এই পদক্ষেপৰ শলাগ লৈ কয় যে মানৱ সেৱাই প্ৰকৃত সেৱা। এই সঁজুলিসমূহে দিব্যাংগ শিশুসকলক আগবাঢ়ি যোৱাত সহায় কৰিব। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰবেন্দ্ৰ কুমাৰ দাস, মৰিগাঁও জিলাৰ সহকাৰী আয়ুক্ত পংকজ্যোতি শইকীয়া, মিলেশ্বৰ পাটৰ, অপূৰ্ব ঠাকুৰীয়া, লক্ষ্মীনন্দন শইকীয়া আদি বহুকেইগৰাকী বিভাগীয় বিষয়া উপস্থিত থাকে। চিৰাং জিলাৰ ৰুণিকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চামুদৈচা গাঁৱত উদ্ধাৰ হোৱা এটা হৰিণা কালি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়। নৱগঠিত জৌহোলাও চিকনাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি গাঁওখনত চৰি ফুৰা হৰিণাটো ৰুণিকাটাৰ বন সুৰক্ষা বাহিনী, বনকৰ্মী আৰু স্থানীয় অৰণ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ কৰ্মীয়ে উদ্ধাৰ কৰে। বিজেপিৰ অসম প্ৰদেশৰ জনসংঘকালীন জ্যেষ্ঠ নেতা, প্ৰাক্তন সাংগঠনিক সাধাৰণ সম্পাদক, উপসভাপতি হৰেকৃষ্ণ ভৰালীৰ কালি 75 বছৰ বয়সত মৃত্যু হয়। তেওঁৰ নশ্বৰ দেহ আজি অটল বিহাৰী বাজপেয়ী ভৱনলৈ অনা হয় আৰু দলৰ হৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জনায়। মন্ত্ৰী অশোক সিংহলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে হৰেকৃষ্ণ ভৰালীৰ আদৰ্শ বিজেপিৰ বাবে সদায় পাথেয় হৈ ৰব। আবেলিৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।